দ্বিতীয় বিবৰণ 27 অধ্যায় এবল পাহাৰৰ যজ্ঞবেদী। মুছিয়ে ইজৰাইলৰ বৃদ্ধ নেতাসকলক লগত লৈ লোকসকলক এই আজ্ঞা দিলে, যি সকলো আজ্ঞা মই আজি আপোনালোকক দিছোঁ তাক আপোনালোকে পালন কৰিব। আপোনালোকে যিদিনা জৰ্দন নদী পাৰ হৈ আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকক দিয়া দেশলৈ যাব, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল'ব আৰু চূণেৰে সেইবোৰ লিপি দিব। সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিব, আপোনালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহুৱাই আপোনালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ আপোনালোকক দিব, আপোনালোকে তাত যোৱাৰ পাছত, অৰ্থাৎ জৰ্দন নদী পাৰ হৈ যোৱাৰ পাছত, মই আজি আপোনালোকক যি আজ্ঞা কৰিছোঁ, আপোনালোকে সেই সকলো শিল এবাল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চূণেৰে লিপি দিব। আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে আপোনালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰিব। সেই শিলবোৰৰ ওপৰত আপোনালোকে কোনো লোহাৰ সঁজুলি ব্যৱহাৰ নকৰিব। আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ এই যজ্ঞবেদীটো আপোনালোকে নকটা শিলেৰে নিৰ্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিব। আপোনালোকে মংগলাৰ্থক বলি উৎসৰ্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ আগত আনন্দ কৰিব। সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিব। এবল পাহাৰৰ পৰা অভিশাপ উচ্চাৰণ। পাছত মুচি আৰু লেবিয়া পুৰোহিতসকলে সকলো ইজৰাইলীয়াক ক'লে, হে ইজৰাইলীয়াসকল, আপোনালোকে মনে মনে থাকি শুনক, আজি আপোনালোক নিজ ঈশ্বৰ যিহুৱাৰ প্ৰজা হ'ল। আপোনালোকে সেয়ে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ বাধ্য হৈ চলিব। আজি মই আপোনালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ আপোনালোকে পালন কৰি চলিব। সেইদিনা মুছিয়ে লোকসকলক এই আজ্ঞা কৰিলে, আপোনালোকে জৰ্দন নদী পাৰ হোৱাৰ পাছত লোকসকলক আশীৰ্বাদ কৰিবলৈ ছিমিউন, লেবি, যিহুদা, ইছাখৰ, যোছেফ আৰু বিন্যামিন এই ফৈদৰ লোকসকল গৰিজিম পৰ্বতত উঠি থিয় হ'ল। ৰুবেন, গাদ, আছেৰ, জবুলুন, দান আৰু নপ্তালি ফৈদৰ লোকসকলে হাও দিবলৈ এবাল পৰ্বতত থিয় হ'ব। লেবিয়াসকলে তেতিয়া ইজৰাইলীয়া সকলো লোকক বৰ মাতেৰে ক'ব, যি লোকে হাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূৰ্তি নিৰ্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওক। এই কাৰ্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্ৰ, এইবোৰ মূৰ্তি যিহুৱাৰ ঘিনলগীয়া। তেতিয়া সকলোৱে ক'ব, আমেন। যিকোনোৱে নিজ পিতৃ মাতৃক অমান্য কৰে তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব, আমেন। যিকোনোৱে ওচৰ চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে সেয়ে হওক বুলি ক'ব। যিকোনোৱে অন্ধক ভুল পথে লৈ যায় তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব, আমেন। যিকোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্ৰতি অন্যায় বিচাৰ হ'বলৈ দিয়ে তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব, আমেন। যিকোনোৱে বাপেকৰ ভাইজাৰ সৈতে বিবিচাৰ কৰে তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব, আমেন। যিকোনোৱে পশুৰ সৈতে সহবাস কৰে তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব, আমেন। যিকোনোৱে নিজ ভনীয়েক কি বায়েকৰ সৈতে, অৰ্থাৎ নিজ বাপেক মাকৰ জীয়েকৰ লগত শয়ন কৰিব তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব, আমেন। যিকোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব, আমেন। যিকোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব, আমেন। যিকোনোৱে নিৰ্দোষীক বধ কৰিবলৈ ভেটি খাব তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব আমেন। যিকোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব তেওঁ অভিশপ্ত হওক। তাতে সকলো লোকে ক'ব আমেন।